এয়া আকাশবাণী গুৱাহাটী। হোৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আঠটা দিন বাকী থকা অৱস্থাত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ, ৰাজ্যৰ জ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম 26,000 যোগ্য ভোটদাতাৰ বাসগৃহত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ, নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি জৈন ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মহাবীৰ জয়ন্তী পালন, আৰু গুৱাহাটীত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ 8 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আঠটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ধেমাজিৰ গোগামুখ আৰু বিশ্বনাথৰ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে অসমত উপস্থিত হ'ব। 6 এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মৰাণ, বৰপেটা আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। বিজেপিৰ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কাইলৈ অসমলৈ আহিব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা নিশা যোৰহাটত উপস্থিত হৈছে। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত নিৰ্বাচনী প্ৰচাৰ চলাব। 2 এপ্ৰিলত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে বোকাজান আৰু টিয়কত প্ৰচাৰ চলোৱাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আজি প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰীয়ে ৰহা, ডিমৰীয়া, বৰক্ষেত্ৰী আৰু কমলপুৰত প্ৰচাৰ অভিযানত ভাগ ল'ব। তেওঁ কালি মাজুলীৰ গড়মূৰৰ মিনি ষ্টেডিয়ামত বিজয় সংকল্প সমাৱেশত অংশ লয় আৰু NDAৰ সমৰ্থিত প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ চলায়। তেওঁ বিয়লি নাওবৈচা, চিচিবৰগাঁও আৰু শদিয়াতো দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। সন্ধিয়া মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত এটা ৰোড শ্বত ভাগ লৈ জনসাধাৰণক সম্বোধন কৰে। কামৰূপ মহানগৰ জিলাৰ 5টা সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈছে। ডিমৰীয়া সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ডঃ তপন দাসে নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে যোৰাবাটত কালি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে বেলতলাৰ পুবেৰুণ সংঘৰ বাকৰিত কালি এখন জনসভাত অংশ লয়। নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মাই ভাস্কৰ নগৰৰ বিভিন্ন ঠাইত প্ৰচাৰ চলায়। দিছপুৰ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী শান্তনু বৰাই সমষ্টিটোৰ বিভিন্ন প্ৰান্তত কালি প্ৰচাৰ চলায়। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ অখিল গগৈকে ধৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে 5টা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। উল্লেখযোগ্য যে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দলৰ সংকল্প পত্ৰ মুকলি কৰিব। এই সন্দৰ্ভত দলৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এইদৰে কয়।
নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী, ভাৰতৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী, তেখেত আহিব। আমাৰ সংকল্প পত্ৰ কাইলৈ আমি ৰাইজৰ বাবে উন্মোচন কৰিম। সময়ত এইটো লৈ যাম যে আমি সংকল্প পত্ৰ আজিৰ পৰা 5 বছৰ আগতে 21 চনত ৰাইজৰ বাবে আগবঢ়াইছিলোঁ, কিদৰে আমি সংকল্পবিলাকক সিদ্ধিলৈ ৰূপান্তৰিত কৰিলোঁ সেই কথাও আমি পৰৱৰ্তী সময়ত লৈ যাম। কাৰণ ইন দ্য লাষ্ট সংকল্প পত্ৰ উই হেড কমিটেড টু প্ৰভাইড 1 লাখ জবছ টু আৱাৰ ইউথ। But you know, finally we have been able to offer, we have been able to reward 1,65,000 jobs, although we had committed 1 lakh jobs. So these are the achievements along with, you know, conveying our this new sankalpa patra to the people of Assam.
AIMIM দলৰ সভাপতি আছাদুদ্দিন ৱেইছিয়ে অহা 2 এপ্ৰিলত ৰূপহীহাট, চামগুৰি, দলগাঁও, ঠিং, লাহৰীঘাটত আৰু 3 এপ্ৰিলত বিন্নাকান্দি, গোৱালপাৰা পূব, ধুবুৰী, চেঙা আৰু মন্দিয়াত AIUDF দলৰ হৈ প্ৰচাৰ চলাব। ৰাজ্যৰ 85 বছৰ বয়সৰ ঊৰ্ধৰ আৰু বিশেষভাৱে সক্ষম 26,000ৰো অধিক যোগ্য ভোটদাতাৰ বাবে বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া কালি আৰম্ভ কৰা হয়। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে জ্যেষ্ঠ নাগৰিকৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰিছে। বিশেষভাৱে সক্ষম ভোটদাতাৰ ঘৰতো ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰিটাৰ্ণিং বিষয়াসকলে অনুমোদন দিয়া মুঠ 19,774গৰাকী জ্যেষ্ঠ নাগৰিক আৰু 6,638গৰাকী বিশেষভাৱে সক্ষম লোকৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হ'ব। অসমৰ উপৰি কেৰালাম আৰু পুডুচেৰীত 5 এপ্ৰিলৰ পূৰ্বে এই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ভোটগ্ৰহণকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ সময়ত কোনো ভোটদাতা বাসগৃহত উপস্থিত নাথাকিলে দ্বিতীয়বাৰৰ বাবে গৈ ভোটগ্ৰহণ কৰিব লাগিব বুলিও আয়োগে উল্লেখ কৰিছে। বৰপেটা আৰু বঙাইগাঁও জিলাতো ঘৰে ঘৰে গৈ 85 বছৰ ঊৰ্ধৰ আৰু দিব্যাংগ লোকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। বৰপেটাত বিশেষভাৱে গঠিত 22টা ভোটগ্ৰহণকাৰী দল মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা EVM বিতৰণ কেন্দ্ৰৰ পৰা ৰাওনা হয়। বিয়লি তেওঁলোকে প্ৰথম দিনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰি পুনৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ উভতি আহে। বৰপেটা নিৰ্বাচনী জিলাৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে বৰপেটা, চেঙা, মন্দিয়া আৰু পাকাবেদবাৰীত মুঠ 559গৰাকী ভোটদাতাৰ ঘৰত ভোটগ্ৰহণ কৰা হ'ব বুলি নিৰ্বাচনী বিষয়াই সদৰি কৰে। কাৰ্বি আংলং জিলাতো গৃহ ভোটদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হৈছে। জিলা প্ৰশাসনে চিনাক্ত কৰা দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাসগৃহলৈ গৈ বিষয়াসকলে ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে। চিৰাং জিলাত আজিৰে পৰা এই ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। জিলাখনত মুঠ 519গৰাকী ভোটদাতাই এই সুবিধা লাভ কৰিব। দৰং জিলাতো বিধানসভা নিৰ্বাচনৰ বাবে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাসগৃহৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সন্দৰ্ভত এগৰাকী ভোটগ্ৰহণকাৰী বিষয়াই এইদৰে কয়।
আজিৰ পৰা আমাৰ এই পোষ্টেল বেলেটৰ হোম ভোটিংটো আৰম্ভ হৈছে। এইটো মানে আমাৰ 30/31/2 চলিব। এইটো মানে আমাৰ যিখিনি ছিনিয়ৰ চিটিজেন 80 বছৰৰ ঊৰ্ধত থকা তেওঁলোক মানে ঘৰতে যিখিনি যাব নোৱাৰে, পুলিং ষ্টেচনত যাই ভোট দিব নোৱাৰে, সেইখিনি তাৰমানে ঘৰতে আমি চৰকাৰে ব্যৱস্থা কৰিছে। আমাৰ এইটো 6জনীয়া টীমে আহি ঘৰে ঘৰে লৈ আছো। তাৰোপৰি যিখিনি আমাৰ বিশেষভাৱে সক্ষম ব্যক্তি তেওঁলোকৰ তেনেকে ঘৰতে আমি ভোটটো ল'বৰ কাৰণে আমি এতিয়া প্ৰচেছটো কৰি আছো, আহি আছো।
বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ৰাজ্যজুৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰথমবাৰৰ বাবে এটা পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। গৃহৰক্ষী আৰু বিভিন্ন পদৰ বিষয়াকে ধৰি 74,000ৰো অধিক অসম আৰক্ষীৰ বিষয়া জোৱানক নিয়োগ কৰা হৈছে। ইপিনে আন্তঃৰাজ্যিক আৰু আন্তঃজিলা সীমান্তত CCTV নিৰীক্ষণৰ ব্যৱস্থাৰ উপৰি তালাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। ৰাজ্যৰ 134টা সীমান্ত পহৰা চকীত অহৰ্নিশে ফ্লাইং স্কোৱাডে সূক্ষ্মভাৱে তালাচী অভিযান চলাই আছে। বিভিন্ন স্থানত চলোৱা অভিযানত ভালেমান সামগ্ৰীৰ লগতে নগদ ধনো জব্দ কৰা হৈছে। জালুকবাৰী আৰক্ষীয়ে ষ্টেটিক ছাৰ্ভেলেন্স দলৰ সৈতে চলোৱা যৌথ অভিযানত কালি জালুকবাৰী উৰণ সেতুৰ সমীপত এজন মটৰচাইকেল আৰোহীৰ পৰা নগদ 26 লাখ টকা জব্দ কৰে। তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ বাঙালীপাৰাত কালি নিশা ফ্লাইং স্কোৱাডে চলোৱা এটা অভিযানত 6,12,550 টকা জব্দ কৰা হয়। টংলাৰ পৰা তামোলপুৰ অভিমুখে আহি থকা এখন বাহনত তালাচী চলাওঁতে উপযুক্ত নথি পত্ৰ অবিহনে অনা এই ধনখিনি জব্দ কৰা হয়। বিধানসভা নিৰ্বাচন উপলক্ষে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সমষ্টি অৱলোকনত আজি শুনক ধুবুৰী জিলাৰ সমষ্টিসমূহৰ ৰেহৰূপ।
সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰী জিলা প্ৰশাসনে পূৰ্ণগতিত আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি। নিৰ্বাচন সুশৃংখল আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ধুবুৰী জিলা প্ৰশাসনে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ পশ্চিম সীমান্তত অৱস্থিত ধুবুৰী জিলা ভৌগোলিকভাৱে এটা গুৰুত্বপূৰ্ণ অঞ্চল যি পশ্চিমবংগ আৰু বাংলাদেশৰ সৈতে সংলগ্ন। মুঠ 2,838 বৰ্গ কিলোমিটাৰ এলেকাজোৰা এই জিলাৰ জনসংখ্যা 2026 চনত প্ৰায় 20 লাখ অতিক্ৰম কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। জিলাখনত মুঠ 5টা বিধানসভা সমষ্টি আছে। গোলোগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিং জৰুৱা আৰু বিলাসীপাৰা। ইয়াৰে ধুবুৰী সমষ্টিৰ পৰা এইবাৰ বিজেপিৰ উত্তম প্ৰসাদ আৰু AIUDFৰ প্ৰাৰ্থী নজৰুল ইছলামে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। বিলাসীপাৰাৰ পৰা মিত্ৰজোঁটৰ AGPৰ প্ৰাৰ্থী জীবেশ ৰায় আৰু কংগ্ৰেছৰ অমৃত বাদশ্বাহে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। গোলোকগঞ্জৰ পৰা বিজেপিৰ অশ্বিনী ৰায় চৰকাৰ, কংগ্ৰেছৰ কাৰ্তিক ৰয় আৰু AIUDFৰ জামছেদ তালুকদাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে বীৰসিং জৰুৱা সমষ্টিত কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰী আৰু AIUDFৰ আলী আকবৰ মিয়া প্ৰতিদ্বন্দ্বিতাত নামিছে। সেইদৰে গৌৰীপুৰ সমষ্টিত AGPৰ প্ৰাৰ্থী মেহতাবুল ইছলাম, AIUDFৰ নিজানুৰ ৰহমান আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুৰ চহাবন চৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। মুঠ 12,20,384গৰাকী ভোটদাতাৰ ভিতৰত 6,29,683জন পুৰুষ, 5,90,696গৰাকী মহিলা আৰু 5জন তৃতীয় লিংগৰ ভোটদাতাই এই প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰিব। ভোটগ্ৰহণৰ বাবে মুঠ 1,548টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে, যাৰ ভিতৰত 189টা নগৰ অঞ্চলত আৰু 1,359টা কেন্দ্ৰ গ্ৰাম্য অঞ্চলত অৱস্থিত। সমগ্ৰ জিলাখনত 33টা জ'ন আৰু 164টা ছেক্টৰত বিভক্ত কৰা হৈছে। বিশেষ শ্ৰেণীৰ ভোটদাতাৰ ক্ষেত্ৰতো এইবাৰ প্ৰশাসনে বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। জিলাখনৰ 3,865জন বিশেষভাৱে সক্ষম, 2,115জন ছাৰ্ভিচ ভোটদাতা আৰু 4,890জন 85 বছৰ বয়সৰ ঊৰ্ধৰ ভোটদাতাৰ বাবে বিশেষ সুবিধা আৰু সহায়ৰ ব্যৱস্থা কৰা হৈছে। নিৰাপত্তাৰ ক্ষেত্ৰতো প্ৰশাসনে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে। মুঠ ভোটকেন্দ্ৰসমূহৰ ভিতৰত 608টা গুৰুত্বপূৰ্ণ আৰু 231টা সংবেদনশীল কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। ধুবুৰীৰ পৰা আকাশবাণীৰ সংবাদদাতা প্ৰদীপ সাহাৰ সৈতে মই নিৰুপমা বৰঠাকুৰ।
বিধানসভা নিৰ্বাচনৰ বাবে কাৰ্বি আংলং জিলাত ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে। নিৰ্বাচন নিকা আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰযুক্তিৰ সঠিক ব্যৱহাৰত প্ৰশাসনে গুৰুত্ব আৰোপ কৰিছে। কালি কাৰ্বি আংলং জিলাৰ ৰেংবং অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণত উপস্থিত থাকি জিলাখনৰ সাধাৰণ পৰ্যবেক্ষক এছ শিৱাৰাছু আৰু জিলা নিৰ্বাচনী বিষয়া আৰণ্যক শইকীয়াই প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। বিষয়াদ্বয়ে নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰি সকলোকে নিৰ্বাচনৰ সময়ত নিজৰ দায়িত্ব সততা আৰু নিৰপেক্ষতাৰে পালন কৰিবলৈ আহ্বান জনায়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি জৈন ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মহাবীৰ জয়ন্তী পালন কৰা হৈছে। চৌবিশ সংখ্যক তথা অন্তিমগৰাকী জৈন তীৰ্থংকৰ ভগৱানৰ এই জয়ন্তীৰ দিনটো জৈন সমাজৰ বাবে অন্যতম শুভ দিন বুলি গণ্য কৰা হয় আৰু তেওঁলোকৰ ধৰ্মীয় জীৱনত আজিৰ দিনটোৰ অপৰিসীম গুৰুত্ব আছে। ভগৱান মহাবীৰৰ অনুগামীসকলে প্ৰাৰ্থনা, প্ৰসাদ বিতৰণ আৰু ৰথৰ সৈতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি এই দিনটো পালন কৰে। মহাবীৰ জয়ন্তীক উৎসৱৰ উপৰি কৰুণা, আত্মসংযম আৰু সত্যৰ প্ৰতি সমৰ্পিত এটা জীৱনৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি ৰূপেও গণ্য কৰা হয়। ধুবুৰী জিলাতো আজি মহাবীৰ জয়ন্তী পালন কৰা হৈছে। এই উপলক্ষে জিলাখনৰ বিলাচীপাৰাত মহাবীৰ জৈনৰ প্ৰতিমূৰ্তিলৈ সমদল উলিওৱা হয়। ইয়াৰ লগতে প্ৰাৰ্থনা পৰ্বৰো আয়োজন কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 8 উইকেটত পৰাস্ত কৰে। 128 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ৰাজস্থান ৰয়েলছে 12 অভাৰ আৰু এটা বলত 2টা উইকেট হেৰুৱাই সহজে বিজয় লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 17টা বলত 52 ৰাণৰ বৰঙণি আগবঢ়ায়। দলটোৰ হৈ এছ এছ চি জয়ছোৱালে 38 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। চেন্নাইৰ অঞ্চল কম্বোজে 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি চেন্নাই ছুপাৰ কিংছে 19 অভাৰ আৰু 4টা বলত 8টা উইকেট হেৰুৱাই 127 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ জেমি অভাৰটনে সৰ্বাধিক 43 ৰাণৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ জোফ্ৰা আৰ্চাৰ, নান্দ্ৰে বাৰ্গাৰ আৰু ৰবীন্দ্ৰ জাদেজাই 2টাকৈ উইকেট লাভ কৰে। নান্দ্ৰে বাৰ্গাৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি পঞ্জাৱৰ মুল্লানপুৰত হ'বলগীয়া এখন খেলত পঞ্জাৱ কিংছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
মেৰা বুথ সবসে মজবুত কাৰ্যসূচীৰ অধীনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ 5 লাখ বিজেপি কৰ্মকৰ্তাৰে বাৰ্তালাপ কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা দ্য টাইমছ অফ ইণ্ডিয়া কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰকাশ কৰিছে। নদুৱাৰ বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীক বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ বাতৰি দৈনিক জনমভূমি কাকতে মুখ্য বাতৰিৰ স্থান দিছে। একেটা বাতৰিৰে দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম কংগ্ৰেছ প্ৰাৰ্থীক প্ৰাণঘাতী আক্ৰমণ। নিৰ্বাচনী প্ৰচাৰৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি অসমলৈ আহিব। এয়া দৈনিক অসম কাকতৰ বাতৰি। চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাত মধ্য গুৱাহাটীৰ বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তাই নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিৰে আমাৰ অসম কাকতৰ শিৰোনাম মধ্য গুৱাহাটীত চৰকাৰী স্কুলত সভাপতি ভূত ভিক্ষা। ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানি কালিৰে পৰা আৰম্ভ হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো আন আন কাকতসমূহেও প্ৰকাশ কৰিছে। ন্যায়াধীশৰ মূৰত পিষ্টল লগাই জুবিনক ন্যায় দিব নোৱাৰো বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে শীৰ্ষস্থান দিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ডিব্ৰুগড়ৰ হনুমানবাগ সুৰজমল কানৈ মহাবিদ্যালয়ৰ বুৰঞ্জী আৰু দৰ্শন বিভাগৰ উদ্যোগত ডিব্ৰুগড় সাহিত্য সভা, অসম মহিলা বিশ্ববিদ্যালয় যোৰহাট আৰু ভাৰতীয় ইতিহাস সংকলন ৰাজ্যিক সমিতিৰ সহযোগত আজি মহাবিদ্যালয়খনত অসম সাহিত্য সভাৰ আন্তঃৰাষ্ট্ৰীয় বুৰঞ্জী আৰু দৰ্শন সন্মিলন অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অজন্তা ৰাজকোঁৱৰ, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰোদ বৰুৱাকে ধৰি দেশ বিদেশৰ কেইবাগৰাকীও ইতিহাসবিদ, দাৰ্শনিক আৰু শিক্ষাবিদে অংশ ল'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 19 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মিজোৰাম, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 8টা দিন বাকী থকা অৱস্থাত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ। ৰাজ্যৰ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম 26,000ৰো অধিক যোগ্য ভোটদাতাৰ বাসগৃহত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি জৈন ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মহাবীৰ জয়ন্তী পালন। আৰু গুৱাহাটীত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ 8 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।